প্ৰভু যীশুৰ নামেৰে আপোনাক ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো প্ৰিয় শ্ৰোতা। আপোনালৈ আগবঢ়াইছো জীৱনৰ ক্লান্তি আৰু যন্ত্ৰণাত হাত পেলাব পৰা জীৱনময় বাক্যৰ এই শিক্ষামূলক অনুষ্ঠান ভক্তিবচন।
বাইবেল শিক্ষা শুনাৰ আগতে এতিয়া আহক এই ভক্তিমূলক গীতটিৰে ঈশ্বৰৰ প্ৰশংসা কৰোঁ।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। এয়া আকৌ আপোনালোকৰ ওচৰলৈ আহিছো ঈশ্বৰৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়নৰ বাবে আমাৰ এই ভক্তিবচন অনুষ্ঠানৰ জৰিয়তে। এই অনুষ্ঠান আপুনি নিয়মিতভাৱে শুনি আছেনে বাৰু? এই অনুষ্ঠান সম্বন্ধে আপোনাৰ কিবা মতামত জনাবলগীয়া আছে নেকি? অনুগ্ৰহ কৰি আমাক চিঠি লিখি জনাবচোন। আমাৰ এই অনুষ্ঠানৰ শ্ৰোতাসকলৰ পৰা আমি বহুতো চিঠি পত্ৰ পাওঁ, আৰু সেই সকলোবোৰ চিঠিৰ উত্তৰ সময়মতে দিবলৈও আমি চেষ্টা কৰোঁ। বহুতো শ্ৰোতাই এই ভক্তিবচন অনুষ্ঠান শুনি নিজৰ ব্যক্তিগত জীৱনত যথেষ্ট পৰিমাণে উপকৃত হোৱা বুলি আমালৈ লিখে। সেই কথা জানিব পাৰি আমি অতিশয় আনন্দিত হওঁ আৰু এই অনুষ্ঠান দুগুণ উৎসাহেৰে পৰিচালনা কৰি যাবলৈ মানসিকভাৱে প্ৰেৰণা পাওঁ। আপোনাৰ পৰা চিঠি পত্ৰ পালেও আমি নথৈ আনন্দিত হ'ম। নিজৰ নাম ঠিকনা স্পষ্টকৈ লিখি আমালৈ চিঠি লিখিবচোন। কিবা সুধিবলগীয়া বুজিবলগীয়া কথা থাকিলেও আমালৈ লিখিব পাৰে। প্ৰিয় শ্ৰোতা, আমাৰ এই বাইবেল অধ্যয়নৰ অনুষ্ঠানত আমি বাইবেল শাস্ত্ৰখন ইমূৰৰ পৰা সিমূৰলৈ অধ্যয়ন কৰিম। এতিয়া আমি বাইবেলৰ পুৰণি নিয়মৰ নহিমীয়া পুস্তকৰ পৰা অধ্যয়ন কৰি আছো। যোৱা অনুষ্ঠানত আমি নহিমীয়া 5 নম্বৰ অধ্যায়টো চালো। আজি আমি নহিমীয়া পুস্তকৰ 6 নম্বৰ অধ্যায়টো চাবলৈ ওলাইছো। আপোনাৰ লগত যদি বাইবেল আছে, অনুগ্ৰহ কৰি বাইবেল মেলি লৈ নহিমীয়া 6 নম্বৰ অধ্যায় উলিয়াই লওকচোন। আপোনাৰ লগত যদি বাইবেল নাই, সোনকালে এখন যোগাৰ কৰি ল'বলৈ যেন চেষ্টা কৰে। আহক আমি আমাৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে আমাৰ পৰমপিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ। স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাৰ মহান নামৰ গৌৰৱ হওক। তুমি আমাৰ সৃষ্টিকৰ্তা, পালনকৰ্তা, সৰ্বশক্তিমান, সৰ্বব্যাপী, সৰ্বজ্ঞানী ঈশ্বৰ, তোমাক অশেষ ধন্যবাদ, কিয়নো তুমি আমালৈ বিনামূল্যে পৰিত্ৰাণ আগবঢ়াইছা তোমাৰ একমাত্ৰ পুত্ৰ যীশুখ্ৰীষ্টৰ যোগেৰে। তেওঁ ক্ৰুচত আমাৰ সকলোৰে পাপৰ প্ৰায়চিত্ৰস্বৰূপে বলি হল আৰু কবৰস্থ হৈ তৃতীয় দিনা মৃত্যুক জয় কৰি পুনৰ জি উঠি আমাৰ পৰিত্ৰাণৰ কাৰ্য সম্পূৰ্ণ কৰিলে। আজি তেওঁক গ্ৰহণ কৰি আমি সেই বহুমূলীয়া পৰিত্ৰাণ বিনামূল্যে গ্ৰহণ কৰিব পৰা হৈছো। তাৰ বাবে তোমাক শতকোটিবাৰ ধন্যবাদ পিতা। এতিয়া আমি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ ওলাইছো। তুমি আমাক তোমাৰ বাক্য বুজিবলৈ সহায় কৰা। এই অনুষ্ঠান শুনি থকা প্ৰতিজন শ্ৰোতাক তুমি আশীৰ্বাদ কৰা, তেওঁলোকৰ আগত নিজকে প্ৰকাশ কৰা, কিয়নো এই চুটি নিবেদন আমাৰ ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, আমি যোৱা অনুষ্ঠানত দেখিছিলো যে ইছৰাইলৰ লোকসকলৰ মাজত থকা কিছুমান আভ্যন্তৰীণ সমস্যাৰ কাৰণে জেৰুচালেমৰ দেৱাল বন্ধা কামত বিঘিনি জন্মিছিল। দুখীয়া লোকবিলাকে ধনী লোকবোৰৰ পৰা ধন ধাৰে লৈছিল আৰু সুতে মূলে পৰিশোধ কৰিব নোৱাৰি নিজৰ সা সম্পত্তি বন্ধকীত থবলগীয়া হৈছিল। আনকি নিজৰ ল'ৰা ছোৱালীকো দাস হিচাপে বিক্ৰী কৰিব লগা হৈছিল। সেই কথা নহিমীয়াই গম পাই ভীষণ খং কৰি লোকসকলক গোটাই লৈ সকলো ধাৰ, সুত, বন্ধকী আদিৰ মীমাংসা কৰিলে আৰু ভৱিষ্যতে তেনে কুপ্ৰথা ইছৰাইলৰ মাজত যাতে নচলে তাৰ বাবে সকলো লোকৰ সন্মতি ললে। তাৰ পাছত আমি দেখিবলৈ পাইছিলো যে নহিমীয়াই কোনো বেতন নোলোৱাকৈ নিজৰ কাম কৰিছিল আৰু নিজৰ খৰচেৰে শতাধিক লোকক নিতৌ আলহী সুধিছিল। এতিয়ালৈকে আমি দেখিলো যে নহিমীয়াৰ নেতৃত্বত জেৰুচালেমৰ গড়বন্ধা কাম আৰম্ভ হোৱাৰ লগে লগে ছয়তানে বিভিন্ন ধৰণে সেই কাৰ্যত বাধা দিবলৈ চেষ্টা কৰি আহিছে। কিন্তু সেই বিভিন্ন কূট কৌশলৰ মুখামুখি হৈ নহিমীয়াই সফলতাৰে নিজৰ কাম কৰি গৈছিল। ছয়তানে আমাকো বিফল কৰিবলৈ, আমাৰ আম্মিক উন্নতিত বাধা দিবলৈ সকলো প্ৰকাৰে চেষ্টা চলায়। কিন্তু আমি যাতে সেই সকলো বাধাবিঘিনি নেওচি সফল হ'ব পাৰোঁ, ঈশ্বৰে তাকেই বিচাৰে। আচলতে আমি যাতে সফল হ'ব পাৰোঁ তাৰ বাবে প্ৰয়োজনীয় শক্তি, সাহস, ধৈৰ্য, মনোবল সকলোখিনি আমাক যোগান ধৰিবলৈ ঈশ্বৰে অনবৰতেই সাজু থাকে। গতিকে আমি প্ৰাৰ্থনাৰে ঈশ্বৰৰ পৰা সেই সকলো মাথোন বিচাৰিব লাগে। কিন্তু দুখৰ কথা, আমি প্ৰায়ে তাক কৰিবলৈ পাহৰি যাওঁ, অৱহেলা কৰোঁ আৰু আমাৰ আম্মিক জীৱন যাত্ৰাত বিফল হওঁ। নহিমীয়া কিন্তু বিফল হোৱা নাছিল। আমি আজি নহিমীয়া 6 অধ্যায়ত দেখিম যে জেৰুচালেমৰ দেৱাল বন্ধা কাম প্ৰায় সম্পূৰ্ণ হ'ব ধৰিছে। 6 নম্বৰ অধ্যায়ৰ প্ৰথম পদটো পঢ়িছো। পাছে মই যে গড় নিৰ্মাণ কৰিলো তাৰ মাজত আৰু ভগা ঠাই নাই, তথাপি তেতিয়াও নগৰৰ দুৱাৰবোৰত দুৱাৰ খোৱা নাছিল। ইয়াক যেতিয়া চনবল্লতে, টুবিয়া, আৰবিয়া, গেছম আৰু আমাৰ আন শত্ৰুবোৰে শুনিবলৈ পালে। প্ৰিয় শ্ৰোতা, এটা কথা মন কৰিছেনে? ইয়াত আমি নহিমীয়াৰ সততা স্পষ্টকৈ দেখিবলৈ পাইছো। যদিও দেৱালৰ কাম প্ৰায় সম্পূৰ্ণ হ'ব ধৰিছে, তেওঁ কিন্তু কথা অলপো বঢ়াই কোৱা নাই আৰু দুৱাৰবোৰ যে লগাবলৈ বাকী আছিল সেই কথা উল্লেখ কৰিছে। নথনেলক দেখি যীশুখ্ৰীষ্টই কৈছিল, চোৱা, এইজন স্বৰূপ ইছৰাইলীয় লোক, এওঁত কোনো কপট নাই। জোহন 1:47। ঠিক একেই কথা আমি নহিমীয়াৰ ক্ষেত্ৰতো ক'ব পাৰোঁ। তেওঁত একো কপট নাই, কোনো লোকঢাক নাই, মুখত এক, পেটত এক নহয়। এই বিষয়ত আমাৰ বিশেষ চিন্তা কৰি চাবলগীয়া কথা আছে। আমি বহুত সময়ত সৰু সৰু মিছা কথা কওঁ, কোনো ঘটনাৰ বৰ্ণনা দিলে অলপ বঢ়াই বঢ়াই কওঁ, আমাৰ কামৰ প্ৰতিবেদন দাখিল কৰিলে আমাৰ সফলতাবোৰ বেছিকৈ দেখুৱাই বিফলতাবোৰ লুকুৱাই ৰাখো। আমি প্ৰায়ভাগ লোকে তেনেকুৱা নকৰোনে? এয়েই হৈছে কপটতা, মিছলীয়া স্বভাৱ। ই দেখাত মিছা যেন নালাগিব পাৰে, কিন্তু ঈশ্বৰৰ দৃষ্টিত এনে কামো কপটতাৰ শাৰীতেই পৰে। আমাৰ কথা বতৰা, আচাৰ ব্যৱহাৰত সততা প্ৰকাশ পোৱাটো ঈশ্বৰে বিচাৰে। সকলো ক্ষেত্ৰতে সঁচা কথা ক'বলৈ, মিছাৰ আশ্ৰয় নলবলৈ, কথা ঢাকি নাৰাখিবলৈ আমি শিকিব লাগে। আমাৰ বাহিৰৰ ভিতৰে একে হ'ব লাগে, এয়েই প্ৰকৃত সততা। চনবল্লত টুবিয়া আদি শত্ৰুবোৰে জিৰচালেমৰ দেৱাল বন্ধা শেষ হোৱা বুলি শুনিলে, কিন্তু নহিমিয়াই স্পষ্টভাৱে কৈছে যে সেই কাম আচলতে তেতিয়াও সম্পূৰ্ণ হোৱা নাই, কাৰণ দুৱাৰবোৰ তেতিয়াও লগোৱা হোৱা নাই। দুই আৰু তিনি নম্বৰ পদ, তেতিয়া চনবল্লত আৰু গেছমে মানুহৰ দ্বাৰাই মোৰ ওচৰলৈ এই কথা কৈ পঠালে, বোলে আহা আমি উন সমথলৰ এখন গাঁৱত গোট খাওঁ হওক। কিন্তু তেওঁবিলাকৰ মন আছিল মোৰ অনিষ্ট কৰিবলৈ। তাতে মই তেওঁবিলাকলৈ দূতৰ দ্বাৰাই কৈ পঠালো যে মই এক মহৎ কৰ্ম কৰিছো, নামি যাব নোৱাৰো। মই তাক এৰি তোমালোকৰ ওচৰলৈ নামি যাওঁ মানে কাম কিয় বন্ধ হৈ থাকিব? শত্ৰুবোৰে এতিয়া ৰণ কৌশল সলনি কৰিছে। তেওঁলোকে নহিমিয়াৰ কাম বন্ধ কৰিব নোৱাৰি এতিয়া নহিমিয়াক লগ ধৰিব খুজিছে আৰু এটা আপোচ মীমাংসালৈ আহিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। এইটো ছয়তানৰ এটা প্ৰাচীন কালৰ পৰা চলি অহা কূটকৌশল। যদি বলে নোৱাৰা তেন্তে মিলি যোৱা, নহিমিয়াৰ মংগল কৰাটো তেওঁলোকৰ উদ্দেশ্য নাছিল। আজিও আমি ছয়তানৰ এই কূটকৌশল দেখা পাওঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকক ছয়তানে মিত্ৰতাৰ ভাৱ দেখুৱাই অপথে পৰিচালিত কৰি লৈ যাব খোজে। এই মিত্ৰতা কেতিয়াও মিত্ৰতা হ'ব নোৱাৰে, কাৰণ মংগলৰ ভাৱ ইয়াত নাই। ভিতৰে ভিতৰে শত্ৰুতাৰ আৰু অনিষ্ট সাধনৰ ভাৱহে আছে। সেয়েহে আমি অধিক সাৱধান হ'ব লগা হয়। জাগতিক প্ৰলোভন আৰু চিন্তাধাৰা আমাৰ চকুত ভাল যেন লাগিব পাৰে, সেইবোৰ কেতিয়াবা আমাৰ কাৰণে মংগলজনক যেনো লাগিব পাৰে, কিন্তু সেইবোৰৰ যোগেদি আচলতে ছয়তানে আমাক আত্মিকভাৱে দুৰ্বল কৰি সৎপথৰ পৰা আঁতৰাই লৈ যাব পাৰে। সেইকাৰণে আমি অধিক সাৱধান হ'ব লগা হয়। শত্ৰুবোৰে নহিমিয়াক উনো সমতললৈ মাতি পঠিয়াইছিল, তাতে নহিমিয়াক লগ পাব খুজিছিল। নহিমিয়াই লগে লগে উত্তৰ দিছিল, উনো সমতললৈ মই নামি যাব নোৱাৰো, কাৰণ তেওঁলোকে মোৰ অনিষ্ট কৰিবলৈ ইচ্ছা কৰিছে। শত্ৰুবোৰে নহিমিয়াৰ বিৰুদ্ধে কুমন্ত্ৰণা কৰিছিল, হয়তো তেওঁক বধ কৰিবলৈ পৰিকল্পনা কৰিছিল। নহিমিয়াই শত্ৰুবোৰক বেছি বহলাই একো কবলৈ যোৱা নাই। তেওঁ চিধা চিধি কৈ পঠাইছে, মই যাব নোৱাৰো, কাৰণ মই এটা মহৎ কাম হাতত লৈছো। মই গ'লে সেই কাম বন্ধ হৈ থাকিব, সেই কাম কিয় বন্ধ হ'ব দিম? প্ৰিয় শ্ৰোতা, ইয়াত আমি দুটা কথা বিশেষভাৱে মন কৰা উচিত। প্ৰথমটো হ'ল, শত্ৰুবোৰে নহিমিয়াক জিৰচালেমৰ পৰা বাহিৰলৈ অৰ্থাৎ উনো সমতললৈ মাতি পঠিয়াইছিল। নহিমিয়াক লগ ধৰিবলৈ তেওঁলোক জিৰচালেমলৈ উঠি আহিবতো পাৰিলেহেঁতেন, কিন্তু তেওঁলোকে জানিছিল যে জিৰচালেমৰ প্ৰতিৰক্ষাৰ মাজত তেওঁলোকে নহিমিয়াৰ একো হানি কৰিব নোৱাৰে। নহিমিয়াৰ অনিষ্ট কৰিবলৈ তেওঁক সেই প্ৰতিৰক্ষাৰ পৰা আঁতৰাই নিবই লাগিব। আমাৰ আম্মিক জীৱনৰ ক্ষেত্ৰতো এই কথা খাটে। আমি যেতিয়া খ্ৰীষ্টত অনবৰতে লাগি থাকো, তেওঁতে আশ্ৰয় লৈ তেওঁৰ প্ৰতিৰক্ষাতেই থাকো, তেতিয়া ছয়তানে আমাক অনিষ্ট কৰিব নোৱাৰে। কিন্তু ছয়তানে আমাক সেই প্ৰতিৰক্ষাৰ পৰা আঁতৰাই নিব খোজে, অৰ্থাৎ আমাক খ্ৰীষ্টৰ শক্তি সামৰ্থ্যৰ পৰা আঁতৰাই নিব খোজে, সেই কথা পাহৰাই ৰাখিব খোজে। আমি যাতে খ্ৰীষ্টৰ প্ৰতিৰক্ষাৰ কথা পাহৰি যাওঁ, তাৰ বাবে আমাক প্ৰাৰ্থনাশীল জীৱন কটোৱাত বাধাৰ সৃষ্টি কৰে। আৰু যেতিয়াই আমি নিজৰ শক্তি, নিজৰ বিচাৰ বুদ্ধিৰে ছয়তানৰ মুখামুখি হ'বলৈ যাওঁ, খ্ৰীষ্টৰ কথা পাহৰি থাকো, তেতিয়াই ছয়তানে আমাক আত্মিকভাৱে অনিষ্ট কৰিবলৈ সুবিধা পায়। সেইকাৰণে আমাৰ আত্মিক জিৰচালেম যীশুখ্ৰীষ্টৰ পৰা বাহিৰলৈ ওলাই নাযাব। অনবৰতে খ্ৰীষ্টত আশ্ৰয় লৈ থাকিবলৈ দৃঢ় প্ৰতিজ্ঞ হওঁ। দ্বিতীয়তে আমি আন এটা কথা শিকিব পাৰোঁ। নহিমিয়াই এক মহৎ কাৰ্য কৰি আছিল। তেওঁ জিৰচালেমৰ দেৱাল গঠন কৰি আছিল, গতিকে শত্ৰুবোৰৰ লগত আলোচনা কৰিবলৈ যাবলৈ তেওঁ অস্বীকাৰ কৰিছে, কাৰণ তেতিয়াহ'লে সেই মহৎ কামত বাধাৰ সৃষ্টি হ'ব, কাম কিছুদিনলৈ বন্ধ থাকিব। অৰ্থাৎ কোনটো কাম প্ৰয়োজনীয় আৰু গুৰুত্বপূৰ্ণ, সেই কথা আমি সদায় মনত ৰাখিব লাগে। ছয়তানে এই জগতৰ বিভিন্ন ধৰণৰ কামৰ দ্বাৰা আমাক আমাৰ আটাইতকৈ প্ৰয়োজনীয় কামটোৰ পৰা আঁতৰাই ৰাখিব খোজে। আমাৰ আটাইতকৈ প্ৰয়োজনীয় কাম বাৰু কি জানেনে প্ৰিয় শ্ৰোতা? সেইটো হৈছে যীশুখ্ৰীষ্টক গ্ৰহণ কৰি তেওঁতেই আশ্ৰয় লৈ তেওঁৰ শক্তিৰে, তেওঁৰ জ্ঞানেৰে আমাৰ আত্মিক জীৱনৰ গঠন কাৰ্য চলাই যোৱা। এই জগতৰ কোনো কামেই আমাৰ সেই গুৰুত্বপূৰ্ণ কামত বাধাৰ সৃষ্টি কৰিবলৈ আমি দিব নালাগে। লাগিলে জগতৰ কামবোৰ দেখাত যিমানেই প্ৰয়োজনীয় যেন নালাগক কিয়, যীশুখ্ৰীষ্টই আমাক কৈ গৈছে, কোনো এজন মানুহে গোটেই জগতখন পাই নিজৰ প্ৰাণ হেৰুৱালে তেওঁৰ কি লাভ? মাৰ্ক 8:36 পদ। প্ৰিয় শ্ৰোতা, আপুনি বাৰু জগতৰ কৰ্মব্যস্ততাৰ মাজত থাকি আমাৰ ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ কথা পাহৰি যাব ধৰিছে নেকি? জাগতিক কৰ্মব্যস্ততাই আপোনাৰ আত্মিক জীৱনত বেমেজালি ঘটাইছে নেকি? চিন্তা কৰি চাওকচোন। বহু সময়ত আমি আনক ভালৰি বুলাবলৈ বা আনক আমাৰ প্ৰতি বন্ধুভাৱাপন্ন কৰি ৰাখিবলৈ ইচ্ছা কৰি ঈশ্বৰে বাইবেলৰ যোগেদি আমাক স্পষ্টভাৱে কোৱা কথাও অলপ পাতলাই দিওঁ আৰু আপোচ মীমাংসাৰ ভাৱেৰে জগতৰ লগত মিলি যাওঁ, জগতৰ চিন্তাধাৰাৰ লগত একাকাৰ হৈ যাওঁ। কিন্তু আমি সত্যক সত্য বুলি ক'বই লাগিব, মিছাক মিছা বুলি ক'বই লাগিব, ভালক ভাল বেয়াক বেয়া বুলি ক'বই লাগিব। লাগিলে জগতে আমাক যিমানেই গুড়া বুলি নকওক কিয়, নহিমিয়াৰ লক্ষ্য এটাই আছিল, জেৰুচালেমৰ দেৱাল পুনৰ নিৰ্মাণ কৰা। কোনো কাৰণতেই তেওঁ সেই কামত বিঘিনি জন্মিবলৈ দিব খোজা নাছিল, আপোচ মীমাংসাৰ পক্ষপাতী তেওঁ নাছিল। 4 আৰু 5 নম্বৰ পদ, এইদৰে তেওঁবিলাকে মোৰ ওচৰলৈ 4 বাৰ মানুহ পঠালে আৰু মই তেওঁবিলাকক সেই প্ৰকাৰ উত্তৰকেই দিলো। পাছে সনবল্লতে সেইদৰে 5ম বাৰ এখন খোলা চিঠিৰে মোৰ ওচৰলৈ নিজ দাসক পঠালে। দেখিছেনে প্ৰিয় শ্ৰোতা, শত্ৰুবোৰে নেৰা নেপেৰাকৈ লাগি আছিল, ছয়তানৰ আক্ৰমণ তেনেকুৱাই অনবৰতেই বিভিন্ন কৌশলেৰে আমাক আক্ৰমণ কৰি থাকে। আমি অনবৰতে সষ্টম আৰু সাৱধান হৈ নাথাকিলেই বিপদ। শত্ৰুবোৰে বাৰু সঁচাকৈয়ে নহিমিয়াৰ লগত মিত্ৰতা কৰিব খুজিছিল নে? তেওঁলোকে আচলতে নহিমিয়াক জেৰুচালেমৰ পৰা আঁতৰাই নিবহে খুজিছিল, কাৰণ জেৰুচালেমৰ দেৱাল গঠনৰ কাম চলি থাকিবলৈ হলে নহিমিয়াৰ উপস্থিতিৰ প্ৰয়োজন। গতিকে নহিমিয়াক আঁতৰাই নিব পাৰিলে কামো বন্ধ হ'ব, সেই কথা শত্ৰুবোৰে জানিছিল। এতিয়া আকৌ নহিমিয়ালৈ শত্ৰুবোৰে চিঠি পঠিয়াইছে। চিঠিখন দেখাত ভদ্ৰ ভাষাৰেই লিখা হৈছিল, কিন্তু এই চিঠিৰ উদ্দেশ্য ভাল নাছিল। আচলতে এই চিঠিখনৰ মাজেৰে নহিমিয়াক এক ভাবুকি দিয়া হৈছিল। চিঠিখনত কি লিখা আছিল? 6 নম্বৰ পদ, তাত এই কথা লিখা আছিল, জাতিবিলাকৰ মাজত এই কথা ওলাইছে আৰু গেছমেও কৈছে যে তুমি আৰু যিহুদীবিলাকে বিদ্ৰোহ কৰিবলৈ মন কৰিছা হওক, এইকাৰণে তুমি পুনৰাই গড় নিৰ্মাণ কৰিছা আৰু সেই কথামতে তুমি সিহঁতৰ ৰজা হবলৈ ইচ্ছা কৰিছা। দেখিলেনে প্ৰিয় শ্ৰোতা, নহিমিয়াক কেনেদৰে মিছা অপবাদ দিয়া হৈছে? চিঠিখন খোলা অৱস্থাত পঠোৱা হৈছিল যাতে সকলোৱে চিঠিখন পঢ়িব পাৰে, অৰ্থাৎ নহিমিয়াৰ বিৰুদ্ধে এই মিছা অভিযোগটো ৰাজহুৱাভাৱে জনোৱা হৈছিল। নহিমিয়াৰ নেতৃত্বত যিহুদী লোকসকলে বিদ্ৰোহ কৰিবলৈ আয়োজন কৰা বুলি আৰু নহিমিয়াই ৰজা হবলৈ যুঁজা কৰা বুলি এনেই প্ৰচাৰ কৰি দিয়া হৈছিল, যাতে মানুহবোৰ হতাশ হয় আৰু নহিমিয়াইও ভয় খাই সেই দেৱাল বন্ধা কাম বন্ধ কৰি দিয়ে। মুঠতে শত্ৰুবোৰে এটাৰ পাছত এটাকৈ নতুন নতুন কৌশল উলিয়াই আছে, আৰু এই অভিযোগটো এটা গুৰুত্বপূৰ্ণ অভিযোগ আছিল, কাৰণ নহিমিয়া ৰজাৰ প্ৰিয় পাত্ৰ, বিশ্বাসী ৰাজকৰ্মচাৰী আছিল। গতিকে এই কথা ৰজাৰ কাণত পৰিলে নহিমিয়াৰ কাৰণে বিপদ বেছি হোৱাৰেই সম্ভাৱনা আছিল। আমাৰ জীৱনতো এনেকুৱা পৰিস্থিতি আহে, বহু সময়ত আমি মিছা অপবাদৰ ভাগি হ'ব লগা হয় আৰু আমি বহুতেই হতাশ হৈ পৰোঁ, খঙে বেজাৰে আমাক আগুৰি ধৰে। কিন্তু এইটো যে আচলতে ছয়তানৰ এটা কৌশল মাত্ৰ, সেই কথা আমি মনত ৰাখি সকলো কথা প্ৰভু যীশুৰ হাতত অৰ্পণ কৰি দিয়াটোৱেই বুদ্ধিমানৰ কাম। 7 নম্বৰ পদ, আৰু যিহুদা দেশত এজন ৰজা আছে, এইবুলি নিজৰ বিষয়ে জেৰুচালেমত প্ৰচাৰ কৰাবলৈ তুমি ভাৱবাদীবিলাকতো নিযুক্ত কৰিলা, আৰু সেই কথা ৰজাৰ আগত জনোৱা হ'ব, এই হেতুকে আহা আমি গোট খাই মন্ত্ৰণা কৰোঁ হওক। শত্ৰুবোৰে নহিমিয়াই ৰজা হবলৈ মন্ত্ৰণা কৰাতেই ক্ষান্ত নাথাকি তেওঁ ৰজা বুলি কোৱাবলৈ ভাৱবাদীবোৰ নিযুক্ত কৰা বুলিও মিছা অভিযোগ আনিছে। এই কথা সঁচা নে মিছা তাৰ বিচাৰ কৰিবলৈহে যেন তেওঁলোকে নহিমিয়াক মাতি পঠিয়াইছে, নহলে কথাবোৰ ৰজাক জনাই দিয়া হ'ব বুলি ভয় খোৱা হৈছে। মুঠতে তেওঁলোকে নহিমিয়াৰ ওপৰত তীব্ৰ হেঁচা দিছে, যাতে নহিমিয়াই ভয় খাই তেওঁলোকৰ লগত হাত মিলায় আৰু জেৰুচালেমৰ দেৱাল বন্ধা কাম বন্ধ হৈ যায়। 8 নম্বৰ পদ, তেতিয়া মই তেওঁলৈ কৈ পঠালো যে তুমি কোৱাৰ দৰে কোনো কাৰ্য কৰা হোৱা নাই, কিন্তু সেইবোৰ তুমি মনেৰে সাজি কোৱা কথা, অৰ্থাৎ নহিমিয়াই ভয় খোৱা নাই, বৰং শত্ৰুবোৰে যে মিছা কথা কৈছে সেই কথাহে জনাই দিছে। আচলতে নিৰ্দোষী মানুহে মিছা অপবাদলৈ ভয় নকৰে, সত্যত থকা মানুহে সাহসেৰে যিকোনো অপপ্ৰচাৰৰ মুখামুখি হ'ব পাৰে। 9 নম্বৰ পদ, কিয়নো সেই কামত সিহঁতৰ হাত দুৰ্বল হৈ তাক সমাপ্ত কৰা নহওক বুলি তেওঁবিলাকে আটাইয়ে আমাক ভয় দেখুৱাব খুজিছিল, কিন্তু হে ঈশ্বৰ, তুমি এতিয়া মোৰ হাত সবল কৰা। শত্ৰুবোৰে কিয় সেই মিছা অপবাদ দিছিল সেই কথা নহিমিয়াই সহজে বুজি পাইছিল, তেওঁ হতাশ হোৱা নাছিল আৰু সকলো কথা ঈশ্বৰৰ হাততেই সোধাই দি ঈশ্বৰৰ পৰা অধিক সহায় বিচাৰিছিল। বহু সময়ত যীশুখ্ৰীষ্টক গ্ৰহণ কৰিবলৈ আগবাঢ়ি অহা লোককো ছয়তানে ভয় খুৱায়, সমাজে কি ক'ব, পৰিয়ালৰ কি হ'ব ইত্যাদি ইত্যাদি। কিন্তু সেই ভাবুকিবোৰ আমাৰ ভালৰ কাৰণে নহয়, ছয়তানে আমাৰ উপকাৰ হোৱাটো বিচাৰে কাৰণে নহয়, আমাৰ অপকাৰ হোৱাটো বিচাৰে কাৰণেহে। তেনে অৱস্থাৰ সন্মুখীন হোৱাৰ এটাই উপায়, প্ৰাৰ্থনাৰে ঈশ্বৰৰ কাষ চাপা। 10 আৰু 11 পদ, পাছে মহেতবেলৰ নাতি দলায়াৰ পুত্ৰ যি সময়া বন্ধ আছিল তেওঁৰ ঘৰলৈ মই গলো, তাতে তেওঁ ক'লে, ব'লা আমি ঈশ্বৰৰ গৃহত মন্দিৰৰ ভিতৰত গোট খাই মন্দিৰৰ দুৱাৰবোৰ বন্ধ কৰোঁ, কিয়নো সিহঁতে তোমাক বধ কৰিবলৈ আহিব, এনেকৈ ৰাতিয়েই তোমাক বধ কৰিবলৈ আহিব, তাতে মই কলো, মোৰ নিচিনা মানুহে পলাবনে? আৰু মোৰ নিচিনা কোন মানুহে প্ৰাণ জীয়াই ৰাখিবলৈ মন্দিৰত সোমাব? মই সেই ঠাইত নোসোমাওঁ। সময়া ভুৱা ভাৱবাদী আছিল। তেওঁ নহিমিয়াক প্ৰাণ ৰক্ষা কৰিবলৈ মন্দিৰৰ মাজত লুকাই থাকিবলৈ কৈছিল, কিন্তু নহিমিয়াই তেনে কাম কৰিবলৈ অস্বীকাৰ কৰি নিজৰ সাহস আৰু ঈশ্বৰত থকা অটল বিশ্বাসৰ পৰিচয় দিলে। নহিমিয়াই ভয়তে লুকাই থকা হলে বাকী লোকবোৰ হতাশ নহলহেঁতেননে? 12-14 পাছে মই জানিবলৈ পালো যে ঈশ্বৰে তেওঁক পঠোৱা নাই, কিন্তু তুবিয়া আৰু চনবল্লতে তেওঁক বেচ দিয়াত তেওঁ মোৰ অহিতে ভাৱবাণী প্ৰচাৰ কৰিলে। মই যেন ভয় পাই সেই কাম কৰি পাপ কৰো আৰু তেওঁবিলাকে যেন দুৰ্নাম কৰিবলৈ চল পাই মোক ধিক্কাৰ দিব পাৰে, এই নিমিত্তেই তেওঁক বেচ দিয়া হৈছিল। হে মোৰ ঈশ্বৰ, তুবিয়া আৰু চনবল্লতৰ এই কাৰ্য অনুসাৰে তেওঁবিলাকক আৰু মোক ভয় দেখুৱাব খোজা নোৱ দিয়া ভাৱবাদিনী আদি ভাৱবাদীবিলাককো সোঁৱৰণ কৰা। এৰা, জুলুঙাৰ মেকুৰী ওলাল। শত্ৰুবোৰে এইটো আন এটা কূট কৌশলৰ আশ্ৰয় লৈছিল। ভুৱা ভাৱবাদীৰ আকৌ উদ্ভৱ হ'ব ধৰিছে ইছৰাইলৰ মাজত। মুঠতে নহিমিয়াৰ বিৰুদ্ধে শত্ৰুৰ বিভিন্ন কুকাৰ্য চলিয়েই আছে, কিন্তু নহিমিয়াই সকলো কথা প্ৰাৰ্থনাৰে ঈশ্বৰৰ ওচৰলৈ লৈ আহিছে আৰু সেইবোৰ তেওঁৰ হাততেই গতাই দিছে। 15 পাছে ইলুল মাহৰ 25 দিনা 52 মূৰত গড়টো সমাপ্ত হ'ল। কোনো উলহ মালহ, চিঞৰ বাখৰ, ফিটা কটা আদি কাৰ্যসূচীৰ আয়োজন নকৰাকৈ গড়ৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰা হ'ল। 16 আমাৰ আটাই শত্ৰুবোৰে যেতিয়া তাক শুনিলে, তেতিয়া আমাৰ চাৰিওফালে থকা জাতিবিলাকে ভয় পালে আৰু নিজৰ দৃষ্টিত অতি নিজ যেন হ'ল, কিয়নো সিহঁতে জানিবলৈ পালে যে এই কাম আমাৰ ঈশ্বৰৰ পৰাই সিদ্ধ হ'ল। গড় বন্ধা কামটো 52 সম্পূৰ্ণ হ'ল। কেৱল ঈশ্বৰ সহায় থকা কাৰণেহে সেই কাম তেওঁলোকে কৰিব পাৰিলে, কিন্তু বিপদ হলে তেতিয়াও আঁতৰি যোৱা নাছিল। 17-19 চাওকচোন। তাত বাজে সেই সময়ত যিহুদাৰ প্ৰধান লোকবিলাকে তুবিয়াৰ গুৰিলৈ অনেক পত্ৰ পঠায় আৰু তুবিয়াৰ পত্ৰও তেওঁবিলাকলৈ আহে, কিয়নো যিহুদাৰ মাজত অনেকে তেওঁৰ পক্ষে শপত খাইছিল, কাৰণ তেওঁ আৰহৰ পুত্ৰ চখনিয়াৰ জোৱায়েক আছিল আৰু তেওঁৰ পুত্ৰ জিহুহাননে বেৰেখিয়াৰ পুত্ৰ মছল্লমৰ জীয়েকক বিয়া কৰিছিল, আৰু তেওঁবিলাকে মোৰ আগত তেওঁৰ সৎকাৰ্যৰ কথা কয় আৰু মোৰ কথাও তেওঁৰ আগত কয়। মোক ভয় দেখুৱাবৰ নিমিত্তেই তুবিয়াই পত্ৰ পঠায়। অৰ্থাৎ শত্ৰু এতিয়া একেবাৰে ঘৰৰ ভিতৰ চৰা পাইছেহি। তুবিয়াই যিহুদীসকলৰ প্ৰধান লোক কিছুমানকেই হাত কৰি লৈছিল। তেওঁ দ্বাৰৰ বাতৰি দ্বাৰে পাই আছিল। সেই প্ৰধান লোকবিলাকে নহিমিয়াৰ আগত তুবিয়াৰ প্ৰশংসা কৰি তুবিয়াৰ প্ৰতি নহিমিয়াৰ মন কোমলাবলৈ চেষ্টা কৰিছিল। আনহাতে তুবিয়াই চিঠিৰে নহিমিয়াক অনবৰতে ভয় খুৱাই থাকে। প্ৰিয় শ্ৰোতা, নহিমিয়া পুস্তকৰ 6 অধ্যায়ৰ ওপৰত আলোচনা আজি আমি ইমানতে সামৰিছো, কিন্তু শেষ কৰাৰ আগতে আমি আপোনাক এটা প্ৰশ্ন কৰিব খুজিছো। অনুগ্ৰহ কৰি মন দি শুনিব। ছয়তানে যে বিভিন্ন প্ৰকাৰে আমাক আমাৰ আত্মিক জীৱনত আগবঢ়াৰ ক্ষেত্ৰত বাধা দি থাকে, সেই কথা আপোনাৰ ব্যক্তিগত জীৱনত আপুনি বাৰু অনুভৱ কৰেনে? সেই বাধা যে আনকি আমাৰ নিজৰ মাজৰ পৰাই আহিব পাৰে, সেই কথা কিন্তু আমি কেতিয়াও পাহৰি যাব নালাগে। কিন্তু যীশুখ্ৰীষ্টত যেতিয়া আমি আশ্ৰয় লওঁ, ছয়তানে আমাৰ একো হানি কৰিব নোৱাৰে। যীশুখ্ৰীষ্টৰ নিৰাপত্তা আপোনাৰ জীৱনত গ্ৰহণ কৰি সকলো ধৰণৰ বাধাবিঘিনি অতিক্ৰম কৰি এক সফল বিশ্বাসী জীৱন যাপন কৰি এই পৃথিৱীতে সৰগৰ সোৱাদ লোৱাৰ সুবিধা আপুনি বাৰু গ্ৰহণ কৰিছেনে? কেৱল যীশুখ্ৰীষ্টতেই লাভ কৰিব পৰা সেই সোৱাদ আজিয়েই গ্ৰহণ নকৰে কিয়? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
প্ৰিয় শ্ৰোতা, ইমান পৰে আপুনি বাইবেল শাস্ত্ৰৰ পৰা ঈশ্বৰৰ বাক্য শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হওঁ। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1
যদি লাগে জীৱন
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com।
আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে
9954046275।
ফোন নম্বৰটো আকৌ এবাৰ কৈছো,
9954046275। এই ভক্তিবচন অনুষ্ঠানটি আপুনি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
Oh,